মই যদুমণি শইকীয়া। ৰাজ্যৰ বিভিন্ন ঠাইত চলি থকা উচ্ছেদ অভিযান অনাগত সময়ত অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। মঙলদৈ বিধানসভা সমষ্টিত উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকেৰে হোৱা কথা বতৰাত তেওঁ কয় যে উচ্ছেদৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ৰূপৰেখা প্ৰস্তুত কৰি থৈছে আৰু সেই অনুসৰিয়েই উচ্ছেদ অভিযান চলি থাকিব।
অসমত প্ৰায় 20 লাখ বিঘামান মাটি এনক্ৰচমেণ্টত আছে। লাহে লাহে আমি কৰি এতিয়া 1.5 লাখ বিঘা পাৰ কৰিম। আজি তেজপুৰত আছে, দুই এদিনতে আকৌ গোৱালপাৰাত হ'ব, বৰপেটাত হ'ব। একফালৰ পৰা কাৰণ পুলিচো ইমান নাই, ব্যৱস্থাও ইমান একেলগে সম্ভৱ নহয়, গতিকে এখন ডিষ্ট্ৰিক্ট বা দুখন ডিষ্ট্ৰিক্টতে আমি এমাহত কৰিব পাৰোঁ। তাৰ লগত হাইকোৰ্টৰ কেছ আদিও থাকে, সেইকাৰণে আমি যিমান পাৰোঁ আমি কৰি গৈ থাকোঁ। আৰু 4 লেন হোৱাৰ লগে লগে ঘাইপথৰ দুইফালে যিমান এনক্ৰচমেণ্ট আছে নিজে নিজে উঠি যাব।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 31,017গৰাকী মহিলাক উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰে। এই উপলক্ষে এখন ৰাজহুৱা সভাত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলা সবলীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও যৎপৰোনাস্তি চেষ্টা কৰি আহিছে। মঙলদৈ পুনিয়াত দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল নিৰ্মাণস্থলীত আয়োজন কৰা এই কাৰ্যসূচীত দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস আৰু ভালেসংখ্যক লোক উপস্থিত থাকে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাজ্যজুৰি আজি আৰম্ভ হোৱা বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই খানাপাৰাত শুভাৰম্ভ কৰে। দেৱাল লিখন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেৱালৰ গৰাকীৰ অনুমতি সাপেক্ষেহে দলৰ চিহ্ন অংকন কৰা হ'ব। ইয়াৰ ফলত গণসংযোগৰ মাধ্যমেৰে প্ৰচাৰ অভিযান চলাব পৰা যাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দলীয় প্ৰতীকচিহ্ন দেৱালত অংকন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত বিভিন্ন স্তৰৰ দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে বিজেপি দলৰ প্ৰতিগৰাকী কৰ্মী সেৱা আৰু সমৰ্পণৰ প্ৰতি দায়বদ্ধ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 17 আৰু 18 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে পুনৰ অসম ভ্ৰমণলৈ আহিব। এই ভ্ৰমণৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰীগৰাকীয়ে 18 জানুৱাৰীত কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ'বলগীয়া 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীয়ে জনসভাত অংশগ্ৰহণ কৰিবলগীয়া মৌচন্দা পথাৰত আজি নিশা উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে সেই স্থানত নিশা মন্ত্ৰী কেশৱ মহন্ত আৰু পীযুষ হাজৰিকাও উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰহিলৈ ধেমাজি আৰু ঢকুৱাখনা বিধানসভা সমষ্টিত আয়োজিত দুখনকৈ জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰিব। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আজি মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া দেউৰী বিল পথাৰ আৰু ঘিলামৰা ব্লক ফিল্ডৰ সভাস্থলী পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লয়। ৰাজ্যৰ বিভিন্ন স্থানত শীত প্ৰবাহে জনজীৱন এক প্ৰকাৰৰ স্থবিৰ কৰি তুলিছে। মৰিগাঁও জিলাতো শীত প্ৰবাহে স্থবিৰ কৰি তুলিছে প্ৰাত্যহিক জনজীৱন। ইয়াৰ পৰিপ্ৰেক্ষিতত কাইলৈ মৰিগাঁও জিলাৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় জিলা প্ৰশাসনে বন্ধ ঘোষণা কৰিছে। মৰিগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত অনুসূয়া শৰ্মাই এই কথা সংবাদ মাধ্যমক অৱগত কৰিছে। ওদালগুৰি জিলাৰ টংলাত অহা 5 ফেব্ৰুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ 58 সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে আজি লাইখুঁটা স্থাপন কৰা হয়। এপছুৰ সভাপতি দীপেন বড়োৱে বাথৌ ৰীতি নীতিৰে লাইখুঁটা স্থাপন কৰে। টংলা মহাবিদ্যালয়ৰ খেলপথাৰত 3 দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশন অনুষ্ঠিত হ'ব। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ বৰপাত্ৰদল উচ্চ মাধ্যমিক বিদ্যালয়ত আজি বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ সন্দৰ্ভত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ যায়। এই সভাত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, স্থানীয় ৰাইজ তথা সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়ববীয়াসকলৰ উপস্থিতিত এটা সজাগতা ৰেলী উলিওৱা হয়। বজালি জিলাৰ পাটাচাৰকুচি হৰিহ সত্ৰ নিবাসী তথা বামুণকুচি গাঁও পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলাৰ প্ৰভাত চন্দ্ৰ গোস্বামীয়ে আজি পুৱা মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 80 বছৰ। তেওঁৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।